এয়া আকাশবাণী। এতিয়া বাতৰি সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশত আজিৰে পৰা নতুন প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰিছে। দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। দেশৰ প্ৰতিৰক্ষা উদ্যোগত 1,50,000 কোটি টকা মূল্যৰ সামগ্ৰী উৎপাদন কৰা হৈছে আৰু ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা জ্ঞাপন কৰিছে। এতিয়াখনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয় যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে মত প্ৰকাশ কৰে। এই নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ব্যৱস্থাই কৰ ৰাহি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিব। এই নতুন কৰ সংস্কাৰৰ জৰিয়তে দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে।
আৰু আজি জি এছ টি কো ভি হমনে সিৰ্ফ দো স্লেব তক সীমিত কৰ দিয়া হে, 5% আৰু 18%। বহুত সাৰি চিজে আব টেক্স ফ্ৰী হো গই হে, বাকী সামান পৰ ভি টেক্স বহুত কম হো গয়া হে। কোই স্কুটার বাইক খৰিদনা হে, বাহাৰ খানা পিনে কে লিয়ে জানা হে, ইয়ে সব পহলে সে সস্তে হো গয়ে হে। ইয়ে জি এছ টি বচত উৎসৱ আপকে লিয়ে বহুত ইয়াদগার বননে ৱালা হে।
আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ নতুন জি এছ টিত পূৰ্বৰ 12% আৰু 28% কৰ আঁতৰাই 5% আৰু 18% কৰ আৰোপ কৰা হৈছে। নেপালৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে 5 গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূতপূৰ্ব ন্যায়াধীশ অনিল কুমাৰ সিনহাক উদ্যোগ, বাণিজ্য আৰু যোগান, আইন আৰু ন্যায় দপ্তৰৰ লগতে ভূমি সংস্কাৰ, সমবায় আৰু দাৰিদ্ৰ দূৰীকৰণ দপ্তৰৰ দায়িত্ব অৰ্পণ কৰা হ'ব। দেশখনৰ শিক্ষাখণ্ডৰ সৈতে জড়িত এগৰাকী আগশাৰীৰ ব্যক্তি মহাবীৰ পুনক শিক্ষা দপ্তৰৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে শ্ৰীপুন হৈছে ৰামন মেক্সেছে বঁটাৰে সন্মানিত এগৰাকী শিক্ষাবিদ। কৃষিখণ্ডৰ বিশেষজ্ঞ মদন প্ৰসাদ পাৰিয়াৰক দেশখনৰ কৃষিমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জলবায়ু আৰু কৃষিক্ষেত্ৰ বিশেষজ্ঞ হিচাপে সুপৰিচিত পাৰিয়াৰে অলাভজনক সংস্থা সমতা ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে দেশখনৰ এখন উচ্চ পৰ্যায়ৰ পুনৰ্গঠন আয়োগৰ সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিছিল। শ্ৰীলংকাৰ এগৰাকী আগশাৰীৰ সাংবাদিক জগদীশ খাণ্ডেলক দেশখনৰ তথ্য আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ব। আনহাতে পূৰ্বৰ শ্ৰীলংকা চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা সংগীতা মিশ্ৰক ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলে নতুন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব। উল্লেখযোগ্য যে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনত ইতিপূৰ্বে 3 গৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্ৰুত হোৱাৰ লগতে ভাৰত বিশ্বৰ অন্যতম সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ কয়। শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে জি এছ টিৰ নতুন সংস্কাৰৰ জৰিয়তে মধ্যবিত্তসকলৰ সঞ্চয় বৃদ্ধি কৰি তেওঁলোকক অপাৰ সুবিধা লাভৰ সুযোগ দিব। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহৰ লগতে স্বাস্থ্যসেৱা আৰু বৈদ্যুতিন সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস হোৱাৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতাও বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী প্ৰজন্মই জি এছ টি সংস্কাৰে কিদৰে আত্মনিৰ্ভৰতা বৃদ্ধি কৰিব সেই বিষয়েও আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে জি এছ টিৰ বৃহৎ সংস্কাৰৰ কাৰ্যকৰীকৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰে পৰা কাৰ্যকৰী হোৱা জি এছ টি সংস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সংবাদমেলত কয় যে এই সংস্কাৰে সমগ্ৰ দেশৰ মধ্যবিত্ত শ্ৰেণী, দুখীয়া আৰু নিম্ন আয়ৰ লোকসকলক যথেষ্ট সকাহ দিয়াৰ লগতে দেশৰ 140 কোটি নাগৰিকক উপকৃত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্রয়াস শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক দেশ আৰু বিদেশৰ কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। দেশৰ প্ৰতিৰক্ষা উদ্যোগত 150,000 কোটি টকা মূল্যৰ সামগ্ৰী উৎপাদন কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিৰ পৰিমাণে 23,000 কোটি টকাৰ নিৰিখ অতিক্ৰম কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মৰক্কোত এই কথা প্ৰকাশ কৰে। দেশখনৰ ৰাবাটত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লগতে কয় যে ভাৰতে সম্প্ৰতি 100খনতকৈ অধিক ৰাষ্ট্ৰলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছে। বিগত দশকটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সৰ্বাত্মক অগ্ৰগতি লাভ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু ভূ ৰাজনৈতিক দিশৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈও দেশখন বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। ভাৰতে পূৰ্বৰ একাদশ স্থানৰ পৰা উন্নীত হৈ সম্প্ৰতি চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে অচিৰেই প্ৰথম তিনিটাৰ ভিতৰত স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। কালিৰ এই মত বিনিময়ৰ সময়ত ভাৰতীয় সম্প্ৰদায়ে অপাৰেচন সিন্দুৰৰ সময়ত দেশৰ সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা ভূমিকা তথা সক্ৰিয়তাক ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টোক লৈ সশস্ত্ৰ বাহিনী পূৰ্ণ প্ৰস্তুতিৰে অগ্ৰসৰ হোৱাৰ উপৰি পেহেলগামত নিৰীহ ভাৰতীয় নাগৰিকৰ ওপৰত সংঘটিত কাপুৰুষোচিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিবৰ বাবে তেওঁলোকক পূৰ্ণ স্বাধীনতা অৰ্পণ কৰা হৈছিল। ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা জ্ঞাপন কৰিছে। হিয়াৰামুথু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্ৰ গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিকোপ কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত জুবিন গাৰ্গৰ শেষকৃত্য যোৰাবাটৰ সমীপৰ কমাৰকুচিত কাইলৈ সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সেই স্থানতে প্ৰিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। জনতাৰ শিল্পীগৰাকীৰ চিতাভস্মৰে যোৰহাট জিলাতো এখন সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়।
চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হ'লেও সন্মান জনোৱা হ'ব। দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হ'লেও নিব লাগে। যদি আজি কোনোবাই জুবিনক চাইছে, পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে। আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰোঁ, মৰিগাঁও নগাঁও জাগীৰোড এই যিটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব সেইটো কোনো পধ্যে জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে। সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যিটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই। ৰাইজৰ আবেগক আমি সন্মান জনাইছোঁ, কিন্তু জুবিন যিহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যিহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য, সেইবাবে মই যোৰহাটৰ ৰাইজৰ আবেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰা বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছোঁ।
বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশত আজিৰে পৰা নতুন প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰিছে। দেশৰ দৰিদ্ৰ যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে আৰু দেশৰ প্ৰতিৰক্ষা উদ্যোগত 150,000 কোটি টকা মূল্যৰ সামগ্ৰী উৎপাদন কৰা হৈছে। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।